এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। ঐতিহাসিক অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ বিভিন্ন স্থানত শ্বহীদ দিৱস পালন কৰা হয়। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত শ্বহীদ দিৱসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি 159টা শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আত্মবলিদান দিয়া অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ জাতীয় জীৱনৰ জটিল সংগীতখনত সূত্ৰপাত হোৱা অসম আন্দোলনে দীৰ্ঘকাল ধৰি ৰাজ্যৰ ইতিহাসত নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই এই আন্দোলনৰ শ্বহীদসকলৰ আদৰ্শৰে সকলোকে আগুৱাই যোৱাত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে অসমক আত্মনিৰ্ভৰশীল হৈ গঢ়ি উঠাত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। আনহাতে বিগত বছৰসমূহত বিজেপি চৰকাৰে ৰাজ্যত খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাকে ধৰি বিভিন্ন ক্ষেত্ৰত বিকাশৰ ধাৰা অব্যাহত ৰখাৰ দিশতো মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে। অনুষ্ঠানত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ লগতে ভালেকেইগৰাকী মন্ত্ৰী আৰু সাংসদে অংশগ্ৰহণ কৰে। অসম আন্দোলনৰ অন্যতম উদ্যোক্তা সদৌ অসম ছাত্ৰ সন্থাই আজি গোৱালপাৰা জিলাৰ বগুৱান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শ্বহীদ দিৱস পালন কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা এই কাৰ্যসূচীৰ আৰম্ভণিতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। তদুপৰি অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি সৰ্বধৰ্মীয় প্ৰাৰ্থনাও অনুষ্ঠিত হয়। অনুষ্ঠানত সন্ধিয়ালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকীয়াজুলিৰ ৰাজহুৱা পুথিভঁৰাল প্ৰাংগণত বৰপেটা ৰোডত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন ছাত্ৰ সন্থাৰ সহযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত আজি শ্বহীদ দিৱস পালন কৰা হয়। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মগাঁও বৰপেটাৰ উজান বৰগুৰিত আজি অসম গণ পৰিষদ দলে আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে, শ্বহীদগৰাকীৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰে। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত শ্বহীদ দিৱস উপলক্ষে অসমীয়াৰ পৰিচয় সংস্কৃতি আৰু ঐতিহ্য ৰক্ষাৰ হকে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা তৰ্পণ কৰে। নৱনিযুক্ত পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে ৰাজ্য চৰকাৰে কামাখ্যা মন্দিৰৰ পৰ্যটনৰ প্ৰসাৰৰ দিশটোক অগ্ৰাধিকাৰ দিছে। প্ৰতিবছৰে দেশৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তই কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কামাখ্যাৰ উন্নয়নৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰা হ'ব বুলি ঘোষণা কৰে। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত পৰ্যটন বিভাগৰ দায়িত্ব লাভ কৰা শ্ৰীদাসে আজি ঐতিহাসিক কামাখ্যা মন্দিৰ দৰ্শন কৰি দেৱীৰ আশীষ লয়। তেওঁ কামাখ্যা পৰ্যটনৰ প্ৰসাৰ সন্দৰ্ভত জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। বাৰাণসীত থকা কাশী বিশ্বনাথ মন্দিৰ কৰিডৰৰ দৰে অসম চৰকাৰে কামাখ্যা মন্দিৰৰ বাবেও এটা কৰিডৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে বুলি শ্ৰীদাসে প্ৰকাশ কৰে। দৰং জিলা দণ্ডাধীশা চিপাঝাৰ সমজিলাৰ অন্তৰ্গত বিভিন্ন স্থানত কেতবোৰ লোকে বেআইনীভাৱে মাটি কটা ৰোধ কৰাৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ এটা টাস্কফৰ্চ গঠন কৰি দিছে। ইতিমধ্যে জিলা দণ্ডাধীশে জিলাখনৰ মাজেৰে বৈ যোৱা সকলো নদীৰ মথাউৰিৰ দুয়োকাষে অকৰ্তৃত্বশীলভাৱে মাটি খননত নিষেধাজ্ঞা আৰোপ কৰিছে আৰু এই নিৰ্দেশনা উলংঘনৰ বাবে শাস্তিৰ সন্মুখীন হ'ব বুলি সকীয়াই দিছে। এই সম্পৰ্কত জনসাধাৰণৰ কিবা অভিযোগ বা তথ্য থাকিলে 6000132141 অথবা 8133924996 নম্বৰত ফোন কৰি যোগাযোগ কৰিবলৈ কোৱা হৈছে। বাক্সা জিলাৰ কমলাবাৰী ষ্টেডিয়ামত আজি মানাহ বিধানসভা সমষ্টিৰ ভিত্তিত তিনিদিনীয়াকৈ খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰা হয়। বিধায়ক ফণীধৰ তালুকদাৰে উদ্বোধন কৰা অনুষ্ঠানত বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ বাতৰি আৰু আন অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলৰ পৰা পোনপটীয়াকৈ মতামত, অভিযোগ আৰু পৰামৰ্শ লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে 9864055666 নম্বৰত হোৱাটছএপযোগে মতামত গ্ৰহণৰ ব্যৱস্থা মুকলি কৰা হৈছে। মঙলদৈৰ বৰনগাঁও নিবাসী সৰবৰাহী মহিলা ধৰ্মেশ্বৰী দেৱীৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 93 বছৰ। প্ৰয়াত দেৱী স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। আমাৰ বিউটিৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰে। নমস্কাৰ।